আকাশবাণী। বাতৰি পঢ়িছো ডলী দেৱীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ আন এখন তালিকা মুকলি কৰিছে। নেপালৰ প্ৰখ্যাত পৰ্বতাৰোহী কামী ৰীতা শ্বেৰ্পাই 29 বাৰৰ বাবে বিশ্বৰ আটাইতকৈ ওখ শৃংগ এভাৰেষ্টত আৰোহণ কৰি সৰ্বাধিকবাৰৰ বাবে এভাৰেষ্ট জয় কৰাৰ নিজৰে অভিলেখ ভংগ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰিছে আৰু ভাৰতৰ দবা খেলুৱৈ আৰ প্ৰজ্ঞানানন্দে ছুপাৰ বেট ৰেপিড আৰু ব্লিছ প্ৰতিযোগিতাৰ এখন খেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ নৰৱেৰ মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত দেশৰ 9খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা সমষ্টিত কাইলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ 25টা, তেলেংগানাৰ 17টা, উত্তৰ প্ৰদেশৰ 13টা, মহাৰাট্টৰ 11টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ 8টাকৈ, বিহাৰৰ 5টা, ওড়িশা আৰু ঝাৰখণ্ডৰ 4টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। এই পৰ্যায়ৰ বাবে মুঠ 1717গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ 175জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ 147খন আসনৰ ভিতৰৰ 28খনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহৰ প্ৰায় 1,92,000 ভোটগ্ৰহণ কেন্দ্ৰত 19 লাখৰো অধিক পলিং বিষয়া নিয়োগ কৰা হৈছে। কাইলৈ 8,97,00,000 পুৰুষ আৰু 8,83,00,000 মহিলাকে ধৰি 17,70,00,000ৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। আনহাতে চতুৰ্থ পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিং, অৰ্জুন মুণ্ডা, জি কিষাণ ৰেড্ডী, অজয় কুমাৰ মিশ্ৰ, জে ডি ইউৰ ৰাজীৱ ৰঞ্জন সিং, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ আৰু শত্ৰুঘ্ন সিনহা আৰু এ আই এ এমৰ আছাদুদ্দিন অৱেছীৰ ৰাজনৈতিক ভাগ্য EVMত বন্দী হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে তেলেংগানাৰ 17টা সংসদীয় সমষ্টিৰ ঠাই বিশেষত ভোটদাতাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে ভোটগ্ৰহণৰ সময় বৃদ্ধি কৰা হৈছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ ভোটগ্ৰহণ হ'বলগীয়া ঠাইসমূহত তাপমাত্ৰা স্বাভাৱিক হৈ থকাৰ লগতে কোনো অংশতে গ্ৰীষ্ম প্ৰবাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহয় বুলি প্ৰকাশ কৰিছে। অৱশ্যে ভোটদাতাৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পানী, প্ৰস্ৰাৱগাৰ, হুইল চেয়াৰ আৰু বিদ্যুতৰ ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে লোকসভা নিৰ্বাচনৰ 3টা পৰ্যায়ৰ দেশৰ 283টা সংসদীয় সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত অনুসূচিত জনজাতিৰ বাবে বাজেটত বিভিন্ন দিশত ধনৰ আবণ্টন বৃদ্ধি কৰাৰ লগতে অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক বৃত্তি প্ৰদান কৰা হৈছে। আজি পশ্চিমবংগৰ আৰামবাগ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত হুগলীৰ পাৰচুৰাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে এইদৰে কয়। তেওঁ কয় যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ঠাই বংগত বৰ্তমান তৃণমূল কংগ্ৰেছৰ শাসনত শিক্ষা ব্যৱস্থাৰ মান নিম্নগামী হৈছে। ৰাজ্যখনত সংঘটিত শিক্ষক নিযুক্তিৰ কেলেংকাৰীয়ে পশ্চিমবংগক ক্ষতি কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। ডঃ বিধান চন্দ্ৰ ৰায় এই ৰাজ্যখনৰে আছিল যদিও সম্প্ৰতি ৰাজ্যখনৰ চিকিৎসা আন্তঃগাঁথনি নিম্নগামী হৈছে বুলিও শ্ৰীমোদীয়ে লগতে কয়। উল্লেখযোগ্য যে শ্ৰীমোদীয়ে হাওৰাত আন এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ বাৰাকপুৰ লোকসভা সমষ্টিৰ জগতদল আৰু হুগলী লোকসভা সমষ্টিৰ চিনচুৰাত 2খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ আন এখন তালিকা মুকলি কৰিছে। দলটোৱে মিৰ্জাপুৰৰ পৰা ৰমেশ বিন্দক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ইয়াৰ পূৰ্বে দলটোৱে মিৰ্জাপুৰ আসনখনৰ বাবে ৰাজেন্দ্ৰ বিন্দক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল যদিও ভাদহী বিজেপিৰ সাংসদ ৰমেশ বিন্দে সমাজবাদী পাৰ্টীত যোগদান কৰাৰ লগে লগে অখিলেশ যাদৱে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰে। এতিয়া ৰমেশ বিন্দে নিৰ্বাচনত NDA মিত্ৰজোঁটৰ অপনা দলৰ প্ৰাৰ্থী অনুপ্ৰিয়া পেটেলৰ মুখামুখি হ'ব। তদুপৰি সমাজবাদী পাৰ্টীয়ে সোনভদ্ৰা জিলাৰ ৰবাটগঞ্জ আসনখনৰ বাবে ছোটালাল খাৰৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিয়ে 2খন আসন অপনা দলক প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিছে। অহা 1 জুনত ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব। লাডাখৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে লাডাখৰ ৰাজ্যিক আইকন ফুনচুক লাডাখীৰ নেতৃত্বত ভোটদাতাৰ সজাগতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ভোটদাতাৰ সজাগতা বৃদ্ধিৰ বাবে যোগাভ্যাসৰ প্ৰশান্তি তথা ধনুৰ্বিদ্যাৰ উত্তেজনাৰ সমন্বয়েৰে আয়োজিত এটা অনুষ্ঠানত ব্যাপক সংখ্যক লোকে অংশগ্ৰহণ কৰে। জাঞ্চকাৰৰ চেক্ৰেট ছানী লেইকত আয়োজিত এই অনুষ্ঠানটোত স্থানীয় সম্প্ৰদায় জাঞ্চকাৰৰ এছ ডি এম কাৰ্গিল শ্ৰীপৰ নডেল অফিচাৰকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোকে অংশগ্ৰহণ কৰে। চেক্ৰেট ছানী হ্ৰদৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দৃষ্টিনন্দন দৃশ্য পশ্চাদপটত ৰাখি ৰাজ্যিক আইকন ফুনচুক লাডাখী তথা যোগ গুৰুসকলে সমবেত লোকসকলক যোগাভ্যাস কৰোৱায়। তাৰ পাছত শ্ৰীপ দল, এছ ডি এম আৰু নিৰ্বাচনী দলৰ প্ৰতিনিধিসকলে ধনুৰ্বিদ্যাত তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শন কৰে। বন্ধুত্বপূৰ্ণ এই প্ৰতিযোগিতাত সমবেত লোকসকলক মনোৰঞ্জন দিয়াৰ লগতে অঞ্চলটোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাত নিৰ্বাচনী প্ৰক্ৰিয়াত ভোটদাতাৰ অংশগ্ৰহণৰ গুৰুত্ব সন্দৰ্ভতো আলোকপাত কৰা হয়। নেপালৰ প্ৰখ্যাত পৰ্বতাৰোহী কামী ৰীতা শ্বেৰ্পাই আজি 29 বাৰৰ বাবে বিশ্বৰ আটাইতকৈ ওখ শৃংগ এভাৰেষ্টত আৰোহণ কৰি সৰ্বাধিক বাৰৰ বাবে এভাৰেষ্ট জয় কৰা তেওঁৰ নিজৰে অভিলেখ ভংগ কৰে। নেপালৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰ্যটন বিভাগৰ সঞ্চালক ৰাকেশ গুৰুঙে প্ৰকাশ কৰে যে 54 বছৰ বয়সীয়া পৰ্বতাৰোহীগৰাকীয়ে স্থানীয় সময় অনুসৰি পুৱা 7:25 8,849 মিটাৰ ওখ শৃংগটোত আৰোহণ কৰে। 7 ছামিট ট্ৰেকছ নামৰ সংস্থাটোৰ নেতৃত্বৰ দলটোত 20 গৰাকী পৰ্বতাৰোহী আছিল। ভাৰতত থকা নেপালৰ ৰাষ্ট্ৰদূত ডঃ শংকৰ প্ৰসাদ শৰ্মা ইণ্ডিয়া নেপাল ফাউণ্ডেশ্যন পৰিষদৰ 38 সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত হৈছে। ৰাষ্ট্ৰদূতগৰাকীক ৰংপুৰ সেৱা কেন্দ্ৰত স্থানীয় বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়। উল্লেখযোগ্য যে ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বৈঠকখন আজিৰে পৰা 3 দিনীয়াকৈ আয়োজন কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই যুজ্য প্ৰযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে। তামিলনাডুৰ মহেন্দ্ৰগিৰিত থকা ইছৰোৰ প্ৰপালচন কমপ্লেক্স অৰ্থাৎ প্ৰণোদন চৌহদত শুকুৰবাৰ এই পৰীক্ষা সম্পন্ন কৰা হয়। নতুনকৈ বিকশাই তোলা এই PS-4 ইঞ্জিনত যন্ত্ৰাংশৰ সংখ্যা 14ৰ পৰা 1লৈ হ্ৰাস হৈছে আৰু জ্বালাই বা ৱেল্ডিঙৰ জৰিয়তে দিয়া 19টা যোৰা নোহোৱা কৰা হৈছে। ইয়াৰ ফলত প্ৰতিটো ইঞ্জিনৰ বাবদ ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী ৰাহি হ'ব। ইঞ্জিনটোত ব্যৱহৃত ধাতু পাউদাৰৰ পৰিমাণ পূৰ্বৰ 556 কিলোগ্ৰামৰ পৰা 13.7 কিলোগ্ৰামলৈ হ্ৰাস পাব আৰু মুঠ উৎপাদনৰ সময়ো 60% ৰাহি হ'ব। নতুন ইঞ্জিনটো PSLV উৎক্ষেপণ যানৰ চতুৰ্থ পৰ্যায় আৰু PSLV উৎক্ষেপণ যানৰ প্ৰথম পৰ্যায়ৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ প্ৰণালীত ব্যৱহাৰ কৰা হ'ব। ইছৰোই নিয়মীয়া PSLV কাৰ্যসূচীৰ বাবে এই ইঞ্জিন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 141 ৰান কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত চেন্নাইয়ে 18 অভাৰ আৰু 2টা বলত 5 উইকেট হেৰুৱাই 145 ৰান সংগ্ৰহ কৰে। ইফালে বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন খেলৰ বাবে পাঞ্জাব কিংছৰ খেলুৱৈসকল বৰঝাস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। দিনৰ 3:30 বজাত এখন বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দলটো উপস্থিত হয়। আঘাতৰ সমস্যাৰ বাবে শিখৰ ধাৱনৰ বাদে দলটোৰ আন সকলো খেলুৱৈ গুৱাহাটীত উপস্থিত হৈছে। উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছে অহা 15 মেত পাঞ্জাব কিংছৰ বিৰুদ্ধে আৰু 19 মেত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বৰ্ষাপাৰা ষ্টেডিয়ামত অৱতীৰ্ণ হ'ব। দুয়োখন খেলৰ বাবে কাইলৈ ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হ'ব। ভাৰতৰ দবা খেলুৱৈ আৰ প্ৰজ্ঞানন্দে ছুপাৰ বেট ৰেপিড আৰু ব্লিচ প্ৰতিযোগিতাৰ এখন খেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ নৰৱেৰ মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে। ইপিনে চীনৰ ৱেই ই 20.5 পইণ্টৰ সৈতে প্ৰতিযোগিতাৰ শীৰ্ষস্থানত আছে। প্ৰতিযোগিতাখনত আৰু 9টা ৰাউণ্ডৰ খেল বাকী আছে যদিও প্ৰথম দিনা 7খন খেলত জয়লাভ কৰি ৱেই ইয়ে ইতিমধ্যে 20.5 পইণ্ট লাভ কৰিছে। আনহাতে নৰৱেৰ মেগনাছ কাৰ্লছেনে 18 পইণ্ট লাভ কৰি তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে প্ৰজ্ঞানন্দই 14.5 পইণ্ট লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ আন এখন তালিকা মুকলি কৰিছে। নেপালৰ প্ৰখ্যাত পৰ্বতাৰোহী কামী ৰীতা শ্বেৰ্পাই 29 বাৰৰ বাবে বিশ্বৰ আটাইতকৈ ওখ শৃংগ এভাৰেষ্টত আৰোহণ কৰি সৰ্বাধিক বাৰৰ বাবে এভাৰেষ্ট জয় কৰাৰ নিজৰে অভিলেখ ভংগ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰিছে আৰু ভাৰতৰ দবা খেলুৱৈ আৰ প্ৰজ্ঞানন্দে ছুপাৰ বেট ৰেপিড আৰু ব্লিচ প্ৰতিযোগিতাৰ এখন খেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ নৰৱেৰ মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে।